এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয়ৰে প্ৰচাৰ তুংগত, বিজেপিৰ সংকল্প পত্ৰ মুকলি, ৰাজ্যৰ বিভিন্ন জিলাত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, কাইলৈৰ পৰা দেশৰ 1600 লোকপিয়ল, দুটা পৰ্যায়ত পিয়লৰ প্ৰস্তুতি, যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্দি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেৰগাঁৱত প্ৰচাৰ চলায়। শীতলপথাৰত জনসভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ এন ডি এ প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইয়াৰ আগেয়ে শ্ৰীসিঙে তেজপুৰত প্ৰচাৰ সভাত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
यह साहस और स्वाभिमान की धरती है असम की, और यह महानायक लचित बरफुकन की धरती है। यहां के वीरों ने बराबर भारत की अस्मिता और भारत की सम्मान की रक्षा के लिए अपना सर्वस्व न्यौछावर किया है। मोई बोर आनंदिता होइसु, और आपकी यह भीड़ देखकर तो मैं और अधिक आनंदिता होइसु। और मुझे लगता है कि हमारे मृदुल जी दत्ता को आप लोगों ने मन बना लिया है कि यहां 2/3 मेजॉरिटी से विजय दिलाकर उनको असम की विधानसभा में भेजना है। इसीलिए मैं कह रहा हूं, आप लोगों ने मन पक्का कर लिया है।
বিজেপিৰ নেত্ৰী স্মৃতি ইৰাণীয়ে আজি ধেমাজিৰ চিমেণ্টমুখ কুলিবজাৰ অঞ্চলত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তেওঁ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন পেগুৰ হৈ প্ৰচাৰ চলায়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে আজি যোৰহাটৰ এ টি ৰোডত আয়োজিত প্ৰচাৰ সভাত অংশ লৈ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট বিজেপিৰ সভাপতি শান্তনু পূজাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি প্ৰচাৰ চলায়। ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত প্ৰচাৰ অভিযানত অংশ লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিগবৈ আৰু মাকুমত আয়োজিত জনসভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত শ্ৰীমোদীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। 2 এপ্ৰিলত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে বোকাজান আৰু টিয়কত প্ৰচাৰ চলোৱাৰ কথা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ নেতা অখিল গগৈ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। দিছপুৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে সাংবাদিকৰ আগত এইদৰে কয়।
মই যিমানখিনি ঘূৰিছো, প্ৰত্যেকৰ ঘৰে ঘৰে যোৱাটোতো সম্ভৱ নহয়, কিন্তু যিমান দোকান, বজাৰ, চিটি বাছ, অ'টো ষ্টেণ্ড, গেৰেজ, মই যিমান আছে মানুহ সকলোৰ ওচৰত যাবলৈ চেষ্টা কৰিছো, গলিয়ে গলিয়ে যাবলৈ চেষ্টা কৰিছো, ৰাইজৰ অকুণ্ঠ সঁহাৰি পাইছো। চবতছে মই সুখী যে 20 টকা, 50 টকা, 100 টকা, 1000, 2000 প্ৰায় 680,000 টকা ৰাইজৰ মই সমৰ্থন পাইছো। কালি মই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত কৈছো যে মই ৰেলী কৰি থাকোতে কোনোবাই আহি 5000 দিছে, কোনোবাই 10000 দিছে, কোনোবাই 2000 দিছে, মই নিৰ্বাচনী প্ৰচাৰত এইখিনি পইচা মই ৰাইজৰ পৰা আশীৰ্বাদ হিচাপে পাইছো। মই জীৱনত 2টা ইলেকশ্যন আগতেও খেলিছো, এনেকুৱা আশীৰ্বাদ ৰাইজৰ পৰা পোৱা নাই। গতিকে কোনোবাই চাউল দি থৈ গৈছে, যি অলপ আৰ্থিকভাৱে একেবাৰে দুৰ্বল, তেওঁলোকে কৈছে যে চাউল 10 কেজিকে আপোনাক দি গৈছো। আজি ৰাতিপুৱা নিমখৰ পেকেট 7টা এগৰাকী মানুহে দি গৈছিল, তেওঁ শ্ৰমিক। গতিকে ইয়ে প্ৰমাণ কৰে যে মানুহে বিচাৰিছে যে এবাৰ দিছপুৰত আমি আহিব লাগে।
এ আই এম আই এম দলৰ সভাপতি আছাদুদ্দিন ওৱেছিয়ে অহা 2 এপ্ৰিলত ৰূপহীঘাট, চামগুৰি, দলগাঁও, ঠিং, লাহৰিঘাটত আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা, পূব ধুবুৰী, চেঙা আৰু মন্দিয়াত এ আই ইউ ডি এফৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত দলৰ সংকল্প পত্ৰ মুকলি কৰে। সংকল্প পত্ৰত সুৰক্ষিত অসম, বিকশিত অসম বিষয়বস্তুৰ অধীনত 31টা প্ৰতিশ্ৰুতি দিয়া হৈছে। সংকল্প পত্ৰত চৰকাৰী ভূমি দখলমুক্ত কৰা, 1950 চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইনৰ ৰূপায়ণ আৰু যোগ্য নাগৰিকসকলক ভূমিপত্তা প্ৰদানৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি ষষ্ঠ অনুসূচীৰ অধীনৰ আৰু জনজাতি বসতি প্ৰধান এলেকাসমূহৰ বাহিৰে ৰাজ্যৰ বাকী অংশত উভৈহতীয়া দেৱানী বিধিৰ প্ৰস্তাৱ দিয়া হৈছে। দলটোৱে 2 লাখ চৰকাৰী চাকৰি প্ৰদান আৰু অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণৰো প্ৰতিশ্ৰুতি দিছে। সংকল্প পত্ৰত অৰুণোদয় আঁচনিৰ অধীনত প্ৰদান কৰা সাহায্য 3000 টকালৈ বৃদ্ধি কৰাৰ আৰু প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া শিক্ষা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। দলটোৱে ৰাজ্যৰ এক্সপ্ৰেছৱে আৰু বন্দে ভাৰত ৰেল প্ৰকল্পৰ বিনিয়োগৰো প্ৰস্তাৱ আগবঢ়াইছে। ৰাজ্যৰ 85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 26,000ৰো অধিক যোগ্য ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি আৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰিটাৰ্ণিং বিষয়াসকলে অনুমোদন দিয়া মুঠ 19,774গৰাকী জ্যেষ্ঠ নাগৰিক আৰু 6,638গৰাকী বিশেষভাৱে সক্ষম লোকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হ'ব। অসমৰ উপৰি কেৰালাম আৰু পুডুচেৰীত 5 এপ্ৰিলৰ পূৰ্বে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ভোটগ্ৰহণকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ সময়ত কোনো ভোটদাতা বাসগৃহত উপস্থিত নাথাকিলে দ্বিতীয়বাৰৰ বাবে গৈ ভোটগ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছে। কাৰ্বি আংলং জিলাত এই প্ৰক্ৰিয়াৰ অধীনত জিলা প্ৰশাসনে চিনাক্ত কৰা দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাসগৃহলৈ গৈ বিষয়াসকলে ভোটগ্ৰহণ কৰিছে। চিৰাং জিলাতো আজিৰে পৰা গৃহ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। জিলাখনত মুঠ 519গৰাকী ভোটদাতাই এই সুবিধা লাভ কৰিব। দৰং জিলাতো বিধানসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নলবাৰী জিলা নিৰ্বাচনী বিভাগে জিলাখনৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাৰ ঘৰলৈ গৈ ভোটগ্ৰহণ কৰি আছে। জিলাখনত কাইলৈও এই প্ৰক্ৰিয়া অব্যাহত থাকিব। বৰপেটা আৰু বঙাইগাঁও জিলাতো ঘৰে ঘৰে গৈ 85 বছৰৰ ঊৰ্ধৰ আৰু দিব্যাংগ লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি শুনক কাৰ্বি আংলং জিলাৰ সমষ্টিসমূহৰ ৰেহৰূপ।
কাৰ্বি আংলং নিৰ্বাচনী জিলাত 3টা বিধানসভা সমষ্টি আছে। বকাজান, হাওৰাঘাট আৰু ডিফু এই 3টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। জিলাখনত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে মুঠ 690টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 184টা নগৰীয়া আৰু 506টা গ্ৰাম্য এলেকাত অৱস্থিত। বকাজান সমষ্টিত 214টা, হাওৰাঘাট সমষ্টিত 239টা আৰু ডিফু সমষ্টিত 237টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰতিটো সমষ্টিত 20টাকৈ মুঠ 60টা ভোটগ্ৰহণ কেন্দ্ৰক সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰূপে গঢ়ি তোলা হৈছে। ইয়াৰ উপৰি প্ৰতিটো সমষ্টিত 1টাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। জিলাখনৰ একাংশ দূৰণিবতী আৰু দুৰ্গম এলেকাক শ্বেড' এৰিয়া হিচাপে চিনাক্ত কৰা হৈছে। এই অনুসাৰে বকাজান সমষ্টিত 15টা, হাওৰাঘাট সমষ্টিত 10টা আৰু ডিফু সমষ্টিত 15টা ভোটগ্ৰহণ কেন্দ্ৰ এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্বাচনী জিলাখনত দুৰ্গম আৰু পাহাৰীয়া এলেকাত ভোটগ্ৰহণ কেন্দ্ৰ আছে 21টা, বকাজান সমষ্টিত 8টা, হাওৰাঘাট সমষ্টিত 10টা আৰু ডিফু সমষ্টিত 3টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে নিয়োজিত নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলে ভোটগ্ৰহণৰ দুদিন পূৰ্বেই নিজ নিজ কেন্দ্ৰলৈ বুলি ৰাওনা হ'ব। কাৰ্বি আংলঙৰ পৰা আকাশবাণীৰ সংবাদদাতা কাংবুৰা সিং নেৰৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা।
ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত ৰাজ্যত এলানি বিশেষ ব্যৱস্থা লোৱা হৈছে। ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে নাগৰিকসকলৰ মাজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰিবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত জিলাই জিলাই ভোটদাতাৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বাটৰ নাট, চিত্ৰাংকন প্ৰতিযোগিতা, আলপনা প্ৰতিযোগিতা, শ্লোগান লিখন, দেৱাল লিখন, বাতৰি পৰিৱেশন আৰু পোষ্টাৰ প্ৰস্তুতকৰণ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। বিভিন্ন জিলাত ভোটদাতাসকলক আকৰ্ষণৰ বাবে শুভংকৰ মুকলি কৰাৰ উপৰি জনপ্ৰিয় ব্যক্তিত্বক আইকন হিচাপে লৈ সজাগতা সৃষ্টি কৰা হৈছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্বীপ কোষৰ সহযোগত আজি ঐতিহাসিক বৰপুখুৰী পাৰ হৈ শিৱসাগৰ নগৰৰ মাজেৰে ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে চাইকেল আৰু মটৰচাইকেল সমদল উলিওৱা হয়। জিলা আয়ুক্ত মৃদুল যাদৱে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই সমদলক স্বীপ আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে নেতৃত্ব দিয়ে। নিৰ্বাচনৰ সকলো ভোটদাতাৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে চাইকেল সমদলেৰে সজাগ কৰাৰ প্ৰয়াস কৰা হয়। ওদালগুৰি জিলাতো স্বীপ কোষৰ উদ্যোগত ভেৰগাঁও আৰু টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত সজাগতা কাৰ্যসূচী অব্যাহত আছে। কাৰ্যসূচীৰ অধীনত ভোটদাতাসকলৰ মাজত কুইজ আৰু শ্লোগান লিখন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
কাইলৈ আৰম্ভ হ'ব। 2027ৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। এয়া হ'ব দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়ল। এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। দেশত প্ৰথমবাৰৰ বাবে এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব আৰু এণ্ড্ৰইড আৰু iOSত উপলব্ধ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখ কৰ্মচাৰীক নিয়োজিত কৰা হৈছে। গীত আৰু কাব্যসৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি থৈ যোৱা যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। গীত কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনবদ্য অৱদান আগবঢ়োৱা মহন্তই 2006 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপাতকে ধৰি আঠখন কবিতা পুথি, নখন অনুবাদ সাহিত্য, মা আমি শদিয়ালৈ যামেই আৰু অন্যান্য শিশু সাহিত্য, কমেও দহখন চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে ৰ'দ জিকিমিকি, মোৰ যে কিমান হেঁপাহ, বুকুত এজাক ধুমুহাকে ধৰি পাঁচখন গীতৰ পুথি ৰচনা কৰিছিল। আজি তেওঁৰ স্মৃতি দিৱস উপলক্ষে গুণমুগ্ধসকলে তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ স্মৃতি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত অসমীয়া সাহিত্য আৰু সংগীত জগতক এইজনা পুৰুধাই সৃষ্টিশীলতাৰে অনন্য উচ্চতালৈ লৈ গৈছিল বুলি প্ৰকাশ কৰি বৰণ্য অসমীয়াগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026 বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন পঞ্জীয়নৰ বাবে কাইলৈৰ পৰা পৰ্টেল মুকলি কৰিব। এই অনলাইন পঞ্জীয়নৰ অহা 15 মে'ত অন্ত পৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যৰ সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা মতে পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিদ্যালয়ে 11টা সংখ্যাৰ ইউডাইচ কোড প্ৰদান কৰাটো বাধ্যতামূলক। তদুপৰি ছাত্ৰ ছাত্ৰীৰ জন্মৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ডৰ নম্বৰ, আপাৰ আই ডিকে ধৰি অন্যান্য নথিসমূহ প্ৰয়োজন হ'ব বুলি নিৰ্দেশনাত কোৱা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয়টো শুনানি আজি অনুষ্ঠিত হয়। শুনানিকালত অমৃত প্ৰভা, সিদ্ধাৰ্থ আৰু শ্যামকানৰ অধিবক্তাই যুক্তি আগবঢ়ায়। অভিযুক্ত কেইজনৰ অধিবক্তাই কাইলৈও যুক্তি আগবঢ়াব। আজি কামৰূপ জিলাৰ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ বায়টেক পাৰ্কত আয়োজিত অনুষ্ঠানত শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মণি শৰ্মাই বন্তি প্ৰজ্বলন কৰে। সভাত বিশিষ্ট বুৰঞ্জীবিদ ডঃ নিত্যানন্দ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গগৈয়ে তেওঁৰ ভাষণত কামৰূপ জিলাৰ ঐতিহ্যৰ লগতে কামৰূপ জিলাৰ বুৰঞ্জী সন্দৰ্ভত বিশদভাৱে বৰ্ণনা কৰে। বন্তি প্ৰজ্বলন অনুষ্ঠানৰ পাছতে এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়। এই আলোচনাচক্ৰত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰী, সাহিত্যিক ডঃ জ্ঞানদান নাথৰ লগতে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কুমাৰ কলিতা উপস্থিত থাকে। অনুষ্ঠানত অভিনেতা নয়ন কুমাৰ দাসো উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ নতুন ভৱনত আজি ই ভি এম আৰু ভি ভি পেটসমূহ কাৰ্যক্ষম কৰি তোলা হয়। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে আজি জিলাখনৰ দুটাকৈ বিধানসভা সমষ্টিক্ৰমে ৰংখাং আৰু আমৰিৰ প্ৰতিটো ভোটকেন্দ্ৰভিত্তিক ই ভি এম আৰু ভি ভি পেটসমূহত প্ৰাৰ্থীৰ নামসহ বেলট পেপাৰ আৰু প্ৰতীক চিহ্ন স্থাপন কৰা হয়। দুয়োটা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া, সহ ৰিটাৰ্ণিং বিষয়া আৰু নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচিত সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি 5% ই ভি এম আৰু ভি ভি পেটত প্ৰস্তুতিমূলক ভোটদান পৰীক্ষাও কৰা হয় বুলি জিলা নিৰ্বাচনী বিষয়া প্ৰীতি কুমাৰীয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। শ্ৰীভূমি নিৰ্বাচনী জিলাৰ অন্তৰ্গত কৰিমগঞ্জ মহাবিদ্যালয়তো সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে আজি ই ভি এম আৰু ভি ভি পেটসমূহ কাৰ্যক্ষম কৰি তোলা হয়। এই প্ৰক্ৰিয়াত জিলাখনৰ 4টা বিধানসভা সমষ্টি ক্ৰমে কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰৰ বাবে এই ই ভি এম আৰু ভি ভি পেটসমূহত প্ৰাৰ্থীৰ নামসহ বেলট পেপাৰ আৰু প্ৰতীকসমূহ স্থাপন কৰা হয়। আসন্ন নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। কাৰ্বি আংলং জিলাত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ আৰু শৃংখলাবদ্ধভাৱে পৰিচালনাৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক ডিফুৰ ৰেংবং সম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ বাবে 8,200 নিৰ্বাচনী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। শিৱসাগৰ জিলাতো প্ৰশাসনে নিৰ্বাচনী কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাবৰ মুল্লানপুৰত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয়ৰে প্ৰচাৰ তুংগত, বিজেপিৰ সংকল্প পত্ৰ মুকলি। ৰাজ্যৰ বিভিন্ন জিলাত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। কাইলৈৰ পৰা দেশৰ 16 লোকপিয়ল, 2টা পৰ্যায়ত পিয়লৰ প্ৰস্তুতি। যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু গুজৰাট টাইটানছ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।